এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰববী হিচাপে আটাইতকৈ দীৰ্ঘকাল দায়িত্বভাৰ গ্ৰহণ কৰাটো দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই প্ৰকাশ কৰিছে। অসম, কেৰালাম আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন। দেশত অত্যাৱশ্যকীয় ইন্ধনৰ অভাৱ হোৱা নাই বুলি চৰকাৰে পুনৰ নিশ্চিত কৰিছে। উপৰাষ্ট্ৰপতি জে পি ৰাধাকৃষ্ণনে আজি যোগাভ্যাস আৰু আয়ুৰ্বেদৰ দৰে দেশৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাই আন্তৰ্জাতিক স্বীকৃতি পোৱা বুলি উল্লেখ কৰে। আৰু 15 কোটিতকৈ অধিক গ্ৰামীণ বাসগৃহত নলযোগে পানী যোগান ধৰা হৈছে বুলি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰববী হিচাপে আটাইতকৈ দীৰ্ঘকাল দায়িত্বভাৰ গ্ৰহণ কৰাটো দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙৰ 8930 দিনৰ অভিলেখ ভংগ কৰি শ্ৰীনৰেন্দ্ৰ মোদী দেশৰ আটাইতকৈ দীৰ্ঘকাল সেৱা আগবঢ়োৱা চৰকাৰৰ মুৰববী হিচাপে পৰিগণিত হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীনাড্ডাই কয় যে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যাত্ৰা অতি অনুপ্ৰেৰণাদায়ক। বিগত বৰ্ষসমূহে শ্ৰীমোদীৰ দেশৰ প্ৰতি গভীৰ সংকল্প তথা জনকল্যাণৰ হকে অহৰহ প্ৰয়াস প্ৰতিফলিত কৰে। শ্ৰীনাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিগদৰ্শনত দেশ জনকল্যাণমূলক নীতিৰ জৰিয়তে বিকশিত ভাৰত অভিমুখে আগবাঢ়িছে। ইয়াৰ জৰিয়তে দেশৰ যুৱচাম, দৰিদ্ৰ লোক, মহিলা তথা কৃষকসকল উপকৃত হোৱা বুলিও তেওঁ উল্লেখ কৰে। আন্তৰ্জাতিক মহলত আজি দেশৰ স্থান যথেষ্ট প্ৰভাৱশালী বুলি উল্লেখ কৰি তেওঁ কয় যে শ্ৰীমোদীয়ে দেশক প্ৰগতিৰ দিশে অগ্ৰসৰ কৰাৰ হকে বিশেষ গুৰুত্ব দি অহাৰ লগতে দেশলৈ প্ৰকৃত পৰিৱৰ্তন আনিছে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ 8931 দিন সম্পূৰ্ণ কৰাৰ বাবে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত এই সাফল্যক অতুলনীয় বুলি উল্লেখ কৰি দেশৰ বিকাশৰ প্ৰতি থকা সংকল্প, দূৰদৃষ্টিসম্পন্ন নেতৃত্ব তথা নিষ্ঠাৰ বাবে শ্ৰীমোদীৰ শলাগ লয়। তেওঁ কয় যে কেইবাবছৰৰ অবিৰত সেৱা তথা দেশৰ প্ৰগতি আৰু আন্তৰ্জাতিক স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰয়াস ইয়াৰ জৰিয়তে প্ৰতিফলিত হৈছে। তেওঁ লগতে কয় যে 2047 চনৰ পূৰ্বে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে শ্ৰীমোদীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীয়ে নীতি নিৰ্ধাৰক তথা নাগৰিকসকলক অনুপ্ৰেৰণা যোগাই আহিছে। বিজেপিৰ সভাপতি নীতিন নবীনেও প্ৰধানমন্ত্ৰীগৰাকীৰ এই সাফল্যত অভিনন্দন জনাইছে। তেওঁ কয় যে গুজৰাটৰ সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱা শ্ৰীমোদীয়ে সুপ্ৰশাসন আৰু উন্নয়নৰ আৰ্হি স্থাপন কৰিছে। অসম, কেৰালাম আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন। অহা 9 এপ্ৰিলত দুয়োখন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলটোত একেটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা মঙলবাৰে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে অহা 26 মাৰ্চ। তামিলনাডুত অহা 23 এপ্ৰিলত একেটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব। পশ্চিমবংগত অহা 23 আৰু 29 এপ্ৰিলত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। পশ্চিমবংগৰ প্ৰথম পৰ্যায় তথা তামিলনাডুৰ নিৰ্বাচনৰ অধিসূচনা অহা 30 মাৰ্চত জাৰি কৰা হ'ব। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ বাবে অহা 2 এপ্ৰিলত অধিসূচনা জাৰি কৰা হ'ব। 4খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোত অহা 4 মেত ভোটগণনা কৰা হ'ব। উল্লেখযোগ্য যে 126 জনীয়া অসম বিধানসভাৰ কাৰ্যকাল অহা 20 মেত আৰু 140 জনীয়া কেৰালাম বিধানসভাৰ কাৰ্যকাল অহা 23 মেত অন্ত পৰিব। পুডুচেৰীৰ 30 জনীয়া বিধানসভাৰ কাৰ্যকাল অহা 15 জুনত অন্ত পৰিব। আনহাতে তামিলনাডুৰ 134 জনীয়া বিধানসভাৰ কাৰ্যকাল অহা 10 মেত আৰু পশ্চিমবংগৰ 294 জনীয়া বিধানসভাৰ কাৰ্যকাল অহা 7 মেত অন্ত পৰিব। সীমান্ত সুৰক্ষা বাহিনী আৰু পাঞ্জাব আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী বিশেষ গোটে চলোৱা এটা যুটীয়া অভিযানত আজি পাঞ্জাবৰ অমৃতসৰত এটা সীমান্তৰ সিপাৰৰ অবৈধ মাদক দ্ৰব্য সৰবৰাহকাৰী নেটৱৰ্ক ধবংস কৰাৰ লগতে 3গৰাকী লোকক আটক কৰা হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত 24 কিলোগ্ৰাম হেৰইন, 21 লাখ টকা আৰু এটা ড্ৰোন জব্দ কৰা হয়। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি এই সৰবৰাহকাৰীটোৰ গোটটোৰ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে।
ले लेते हैं ना, ना बॉस सस्ता नहीं सही चाहिए। क्वालिटी में नो कॉम्प्रोमाइज, सेफ्टी में नो सरप्राइज। डोंट जस्ट बाय, रेज योर स्टैंडर्ड, अपनाओ इंडियन स्टैंडर्ड।
जी हाँ, क्योंकि स्टैंडर्ड है तो भरोसा है, और इस भरोसे की पहचान है BIS क्वालिटी मार्क्स, ISI, CRS और हॉलमार्क। सो बी अ स्मार्ट कंज्यूमर एंड रेज योर स्टैंडर्ड विद इंडियन स्टैंडर्ड्स।
भारतीय मानक ब्यूरो, स्टैंडर्ड है तो सही है।
দেশত অত্যাৱশ্যকীয় ইন্ধনৰ অভাৱ হোৱা নাই বুলি চৰকাৰে পুনৰ নিশ্চিত কৰিছে। চৰকাৰে প্ৰকাশ কৰা অনুসৰি তেল শোধনাগাৰসমূহে উচ্চ সামৰ্থৰে কাম কাজ অব্যাহত ৰখাৰ লগতে পেট্ৰল আৰু ডিজেল যথেষ্ট পৰিমাণে মজুত আছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে যে ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰসমূহৰ বিতৰণ স্বাভাৱিক হৈ থকাৰ লগতে উৰাবাতৰিৰ প্ৰভাৱত খৰতকীয়াকৈ কৰা বুকিঙৰ সংখ্যাও হ্ৰাস হৈছে। মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে যে ৰাজ্যসমূহলৈ বাণিজ্যিক চিলিণ্ডাৰ বিতৰণ কৰাৰ গতি পূৰ্বতকৈ অধিক হোৱাৰ লগতে শৈক্ষিক প্ৰতিষ্ঠান তথা চিকিৎসালয়সমূহক এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হৈছে। তদুপৰি ৰাজ্যসমূহক ঘৰুৱা তথা বাণিজ্যিক ব্যৱহাৰৰ বাবে PNG সংযোগৰ ব্যৱস্থা কৰিবলৈ সামৰ্থ দিয়া হৈছে। ৰন্ধন গেছৰ অবৈধ মজুতকৰণ তথা কলা বিপণন প্ৰতিৰোধ কৰিবলৈ দেশজুৰি অভিযান অব্যাহত আছে বুলিও মন্ত্ৰালয়ে সদৰি কৰে। ইতিমধ্যে বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে সামুদ্ৰিক বাণিজ্য সুকলমে অব্যাহত থকাটো সুনিশ্চিত কৰিবলৈ ভাৰতীয় জাহাজ তথা বন্দৰসমূহৰ কাম কাজ অহৰহ পৰ্যবেক্ষণ কৰি থকা হৈছে। বিগত 24 ঘণ্টাত 13খন জাহাজকে ধৰি 547খনতকৈ অধিক জাহাজৰ সুকলমে প্ৰত্যাৱৰ্তন কৰা হৈছে। আনহাতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা তথা কল্যাণৰ ওপৰত বিশেষ গুৰুত্বসহ উপসাগৰীয় দেশসমূহত তথা পশ্চিম এছিয়া অঞ্চলত শেহতীয়া পৰিস্থিতিৰ বুজ লৈ থকা হৈছে। সংযুক্ত আৰব আমিৰ ৰাষ্ট্ৰৰ পৰা আজি 90খন বিমানৰ উৰণ অৱতৰণ হ'ব বুলি আশা কৰা হৈছে। আনহাতে ছৌদি আৰৱ তথা ওমানৰ সৈতেও যাতায়াত অব্যাহত আছে। আংশিকভাৱে মুকলি হৈ থকা বিমান পথৰ সৈতে কাটাৰ বিমানপথেৰে আজি ভাৰতলৈ প্ৰায় 9খন বিমান চলাচল কৰাৰ কথা। জনসাধাৰণৰ সুবিধাৰ হকে মন্ত্ৰালয়ে 24 ঘণ্টাই কৰ্মক্ষম হৈ থকা এটা নিয়ন্ত্ৰণ কক্ষও মুকলি কৰিছে। উল্লেখযোগ্য যে যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা 3,50,000তকৈ অধিক যাত্ৰী সুকলমে দেশলৈ উভতি আহিবলৈ সক্ষম হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি যোগাভ্যাস আৰু আয়ুৰ্বেদৰ দৰে দেশৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাই আন্তৰ্জাতিক স্বীকৃতি পোৱা বুলি উল্লেখ কৰে। এই ব্যৱস্থাসমূহে শাৰীৰিক আৰু মানসিক কল্যাণৰ সংবৰ্ধন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এইসমূহক অৱজ্ঞা কৰা উচিত নহয়। মহাৰাষ্ট্ৰৰ পুনেৰ সমীপৰ উৰুলি কাঞ্চনত নেচাৰপেথী গ্ৰাম সুধাৰ ট্ৰাষ্টৰ জৰিয়তে পৰিচালিত নেচাৰপেথী আশ্ৰমৰ 81 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সমবেত লোকসকলক তেওঁ সম্বোধন কৰে। 15 কোটিতকৈ অধিক গ্ৰামীণ আৱাসগৃহত নলযোগে পানী যোগান ধৰা হৈছে বুলি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে আজি প্ৰকাশ কৰিছে। ইয়াৰ জৰিয়তে জনসাধাৰণৰ জীৱন ধাৰণ শৈলী তথা স্বাস্থ্য উন্নত হোৱাৰ লগতে মহিলাসকলৰ বাবেও সকাহ হৈছে। জল মহোৎসৱ 2026ৰ সামৰণি অনুষ্ঠানত অংশ হিচাপে আয়োজিত সুজল গ্ৰাম সংবাদ শীৰ্ষক কাৰ্যসূচীত 5খন ৰাজ্যৰ অংশগ্ৰহণকাৰীসকলক ভাৰ্চুৱেল ব্যৱস্থাৰে সম্বোধন কৰি তেওঁ এই কথা প্ৰকাশ কৰে। জল মহোৎসৱ কাৰ্যসূচীত দেশজুৰি জনভাগিদাৰী আন্দোলনলৈ পৰ্যবেক্ষিত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে সামূহিক সভা, সজাগতা অভিযানকে ধৰি বিদ্যালয়সমূহক বিভিন্ন কাৰ্যসূচী তথা গাঁও পঞ্চায়তসমূহলৈ বিভিন্ন জলসম্পদ হস্তান্তৰ কৰাৰ দৰে পদক্ষেপ সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰববী হিচাপে আটাইতকৈ দীৰ্ঘকাল দায়িত্বভাৰ গ্ৰহণ কৰাটো দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই প্ৰকাশ কৰিছে। অসম, কেৰালাম আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন। দেশত অত্যাৱশ্যকীয় ইন্ধনৰ অভাৱ হোৱা নাই বুলি চৰকাৰে পুনৰ নিশ্চিত কৰিছে আৰু 15 কোটিতকৈ অধিক গ্ৰামীণ আৱাসগৃহত নলযোগে পানী যোগান ধৰা হৈছে বুলি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।